বাইবেল অধ্যয়নৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তি বচনলৈ আপোনাক ওলগ জনাইছো।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ ঘাট প্ৰতিঘাটবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে সতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলৈ। তেওঁ আছে ঈশ্বৰে হতে, তেওঁ দ্বাৰা হল সকলোৱে, যি যি হল সেইবোৰ এটা নহল তেওঁৰ বিনে। বাইক আছিল আদিতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলৈ। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলৈ আহিছিলে তেওঁ যীশুৰূপে। বাইক আছিল আদিতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলৈ। যিসকলে তেওঁ গ্ৰহণ কৰে তেওঁৰে নাম বিশ্বাস কৰে, তেওঁ সেই সকলো লোককে ঈশ্বৰৰ সন্তান কৰে। বাইক আছিল আদিতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলৈ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে বুলিও আমি আশা কৰিছো। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আমাৰ শ্ৰোতাসকলৰ মংগলৰ বাবেই আমি অতি যত্নেৰে এই অনুষ্ঠান প্ৰস্তুত কৰি আহিছো। আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশাৰে বাট চাই থাকো আৰু আমালৈ চিঠি লিখিবলৈ আমি সদায়েই এই অনুষ্ঠানৰ যোগেৰে শ্ৰোতাসকলক অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজিয়েই আপোনাৰ মতামত আদি জনাই দুখাৰিমান লিখি পঠিয়াবচোন। আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আজি প্ৰথমবাৰৰ বাবে নাইবা বহুদিনৰ বিৰতিৰ পাছত আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনিছে নেকি? নে আপুনি আমাৰ এই অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা? যদিহে আপুনি নিয়মীয়া শ্ৰোতা, তেনেহলে আপুনি জানেই যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। এই পত্ৰখন লিখিছিল পাচনি পৌলে গালাটীয়া অঞ্চলত থকা মণ্ডলীবিলাকৰ প্ৰতি। এটা বিশেষ কাৰণত এই পত্ৰখন লিখিবলগীয়া হৈছিল। পাচনি পৌলে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ পাছত গালাটীয়া অঞ্চলৰ বহুতো লোকে খ্ৰীষ্টত বিশ্বাস কৰিছিল আৰু কেইবাটাও খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হৈছিল সেই গালাটীয়া অঞ্চলত। প্ৰভু যীশুৰ শুভবাৰ্তা হৈছে সহজ সৰল শুভবাৰ্তা। মানুহে প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি ঈশ্বৰৰ আগত সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হৈ পৰিত্ৰাণ লাভ কৰিব পাৰে। তাত মানুহৰ নিজৰ ধাৰ্মিকতাৰ কোনো স্থান নাই। একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে মানুহে পৰিত্ৰাণ পায়। মানুহৰ নিজৰ শক্তি নিজৰ কৰ্মেৰে নহয়। খ্ৰীষ্টত বিশ্বাস কৰা লোক স্বাধীন, কোনো নিয়ম নীতিৰ অধীন নহয়। সেই কথাকে পৌলে সকলো ঠাইতে শিকাই ফুৰিছিল। পৌল যোৱাৰ পাছত কিছুমান যিহুদীপন্থী লোক গালাটীয়ালৈ আহিছিল। তেওঁলোকে পৌলৰ শিক্ষা ভুল বুলি কোৱা নাছিল যদিও তাৰ লগত আৰু অলপ কথা যোগ দিছিল। তেওঁলোকে শিকাইছিল যে কেৱল যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলেই নহ'ব, লগতে মুচিৰ বিধানসমূহো পালন কৰিব লাগিব। সেই কথা পৌলে জানিব পাৰিছিল আৰু সেই যিহুদীপন্থী লোকসকলৰ কথাৰ প্ৰত্যুত্তৰ স্বৰূপে এই চিঠিখন লিখিব লগা হৈছিল। তদুপৰি সেই লোকসকলে পৌল পাচনি নহয় বুলিও ক'ব খুজিছিল। গতিকে নিজকে পাচনি বুলি চিনাকি দিবলৈও পৌলে এই চিঠিখন লিখিবলগীয়া হৈছিল। পৌলে প্ৰথমতেই এটা কথা অতি স্পষ্টভাৱে জনাই দিছে যে তেওঁ নিজে মনে সাজি বা আন কাৰোবাৰ পৰা শুনি শুভবাৰ্তা ঘোষণা কৰা নাই। যীশুখ্ৰীষ্টৰ পৰা পোনে পোনে তেওঁ যি শিকিছে তাকেই আনৰ আগত প্ৰচাৰ কৰিছে। তেওঁ আনকি আন পাচনিসকলৰ পৰাও শিকা নাই। তাৰ পাছত পাচনি পৌলে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা অলপ উল্লেখ কৰা আমি পঢ়িবলৈ পালো। তেওঁ প্ৰচাৰ কৰা শুভবাৰ্তা যে আন পাচনিসকলে প্ৰচাৰ কৰা শুভবাৰ্তাতকৈ বেলেগ নহয় তাৰো প্ৰমাণ তেওঁ উল্লেখ কৰিছে। মুচিৰ বিধান পালন কৰাটো যে পৰজাতীয় লোকসকলৰ কাৰণে বাধ্যতামূলক নহয় তাৰ প্ৰমাণ হিচাপে তেওঁ এটা ঘটনা উল্লেখ কৰিছে। টিটক লগত লৈ পাচনি পৌল জিৰচালেমলৈ গৈছিল। টিট আছিল পৰজাতীয় লোক, গ্ৰীক। তেওঁ চুন্নত হোৱা নাছিল, তেওঁ আছিল খ্ৰীষ্টীয় বিশ্বাসী। কিন্তু জিৰচালেমত টিটক চুন্নত হবলৈ কোনেও বাধ্য নকৰিলে। পৰজাতীয় লোকসকল মুচিৰ ব্যৱস্থাৱলীৰ অধীন নহয়। এই কথাবোৰ আমি ইতিমধ্যেই পঢ়ি আহিলো। যোৱা অনুষ্ঠানত আমি আন এটা বিশেষভাৱে মন কৰিবলগীয়া ঘটনাৰ কথা পঢ়িবলৈ পালো। আপোনাৰ মনত আছেনে বাৰু? ঘটনাটো চমুকৈ আকৌ উল্লেখ কৰিছো। পিতৰে পৌলক দেখা কৰিবলৈ আন্তিয়খিয়ালৈ আহিছিল। আন্তিয়খিয়া মণ্ডলীৰ বেছিভাগ লোক পৰজাতীয় লোক আছিল, লগতে কিছুমান যিহুদী লোকো আছিল। খোৱা বোৱাৰ সময়ত পৰজাতীয় লোকৰ কাৰণে বেলেগ আৰু যিহুদী লোকৰ কাৰণে বেলেগ মেজৰ ব্যৱস্থা কৰা হৈছিল। পৌলৰ লগতে পিতৰেও পৰজাতীয় লোকৰ সৈতে একে মেজতে খোৱা বোৱা কৰিছিল। কিন্তু জিৰচালেমৰ পৰা কিছুমান যিহুদী লোক অহাত পিতৰে পৰজাতীয় মেজ এৰি যিহুদীসকলৰ মেজলৈ আহিছিল। সেই কাম যে ভুল হৈছিল পৌলে পিতৰক স্পষ্টভাৱে জনাই দিছিল। আচলতে এই ঘটনাটো পৌলে এইকাৰণে উল্লেখ কৰিছে যাতে পৰজাতীয় লোকসকলে মুচিৰ ব্যৱস্থাৱলী পালন কৰিবলৈ যে বাধ্য নহয় সেই কথাটো প্ৰকাশ পায়। যোৱা অনুষ্ঠানত আমি এইখিনিলৈকেই আলোচনা কৰিছিলো। সেয়া আছিল গালাটীয়া পত্ৰৰ 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে। আজিৰ অনুষ্ঠানত আমি 15 নম্বৰ পদৰ পৰা চাই যাম। এতিয়ালৈকে আমি পাই আহিলো পৌলৰ ব্যক্তিগত অভিজ্ঞতা ইত্যাদিৰ কথা, কিন্তু এই 15 নম্বৰ পদৰ পৰা আমি এই গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ গুৰুত্বপূৰ্ণ পুস্তকখনৰ অতি প্ৰয়োজনীয় অংশ এটাত সোমাই পৰিম। এই অংশটো তাত্বিক চিন্তাৰে ভৰা। মানুহে যে বিশ্বাসৰ যোগেদি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে সেই কথাটোকে ইয়াৰ মাজেৰে বিশেষভাৱে উপস্থাপন কৰা হৈছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। আপোনাৰ বাইবেলৰ পৰা চাই যাবচোন। গালাটীয়া 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ পাঠ কৰি দিছো। বিধানৰ কৰ্মেৰে নহয়, কিন্তু অকল যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাহে যে মানুহ ধাৰ্মিক বুলি গণিত হয় ইয়াকে জানি পৰজাতি পাপী নহয়। এইখিনি কথা পৌলে পিতৰক কৈ আছে। পিতৰে যেতিয়া জিৰচালেমৰ পৰা অহা যিহুদীসকললৈ ভয় কৰি পৰজাতীয় লোকসকলৰ মেজ এৰি যিহুদীসকলৰ খোৱা মেজলৈ আহিল, তেতিয়া পাচনি পৌলে পিতৰৰ ভুল আঙুলিয়াই দি এই কথা কৈছিল। সেই সময়ত যিহুদী লোকসকলে পৰজাতীয় লোকসকলক অতি হীন আৰু পাপী বুলি গণ্য কৰিছিল। আচলতে তেওঁলোকে পাপী বুজাবলৈ পৰজাতি শব্দটোকেই ব্যৱহাৰ কৰিছিল বুলি ক'ব পাৰি। আন কথাত, পৰজাতি আৰু পাপী এই দুয়োটা শব্দৰ অৰ্থ একেজনেই হৈ পৰিছিল যিহুদীসকলৰ কাৰণে। কিন্তু ইয়াত পাচনি পৌলে মনত পেলাই দিছে যে পৰজাতি মানেই পাপী নহয়, অৰ্থাৎ যিহুদী মানেই ধাৰ্মিক নহয়। যিহুদীবিলাকে নিজকে পবিত্ৰ আৰু ধাৰ্মিক বুলি ভাবিছিল কাৰণ তেওঁলোকে মুচিৰ ব্যৱস্থাৱলী পালন কৰি চলিছিল, কিন্তু পৰজাতিবিলাকে মুচিৰ বিধান নামানিছিল। কিন্তু ইয়াত পৌলে অতি স্পষ্টভাৱে কৈছে যে মানুহ বিধানৰ কৰ্মৰ দ্বাৰা ধাৰ্মিক বুলি গণিত নহয়, অৰ্থাৎ বিধান আদি মানি নচলা বাবেই পৰজাতিবিলাক পাপী নহয়। বিধান পালন কৰি ধাৰ্মিক হবলৈ চেষ্টা কৰাটো যে নিৰৰ্থক সেই কথাটো আমি ইয়াতেই বুজি পাওঁ। মানুহ বিধানৰ কৰ্মৰ দ্বাৰা নহয়, কিন্তু বিশ্বাসৰ বলতহে ধাৰ্মিক বুলি পৰিগণিত হয়। গতিকে বিশ্বাস কৰিলে পৰজাতীয় লোকজনো ধাৰ্মিক আৰু বিশ্বাস নকৰিলে যিহুদীজনো পাপী। অতি চিধা চিধি পৰিষ্কাৰ কথা। 16 নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু জন্মৰে যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলো। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত্য ধাৰ্মিক বুলি গণিত নহব। মানুহ যে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হয় সেই কথাটো ইয়াত অতি স্পষ্টভাৱে, অতি দৃঢ়ভাৱে কোৱা হৈছে। এয়েই প্ৰভু যীশুখ্ৰীষ্টৰ শুদ্ধ, সহজ আৰু সৰল শুভবাৰ্তাৰ সাৰ কথা। বিধান পালনত জোৰ দিয়া মানুহসকলে শাস্ত্ৰৰ এই পদটো অলপ টান পায়। তেওঁলোকে এই শাস্ত্ৰপদটোৰ বেলেগ ধৰণে ব্যাখ্যা কৰিব বিচাৰে, কিন্তু যিটো কথা অতি পৰিষ্কাৰ, অতি স্পষ্ট, তাৰ আকৌ বেলেগ ব্যাখ্যাৰ কি প্ৰয়োজন? প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাসেৰে ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিয়েই মানুহে ধাৰ্মিক বুলি পৰিগণিত হয় আৰু পৰিত্ৰাণ লাভ কৰে। ইয়াৰ লগত আৰু কিবা যোগ দিবলৈ চেষ্টা কৰা মানেই খ্ৰীষ্টৰ সহজ সৰল শুভবাৰ্তাত ভাঁজ দিবলৈ চেষ্টা কৰা। ইয়াত পৌলে এটা গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে চিন্তা কৰিবলগীয়া বিষয় উত্থাপন কৰিছে। যিহেতু মানুহ বিধানৰ কৰ্মেৰে নহয় কিন্তু বিশ্বাসৰ দ্বাৰাহে ধাৰ্মিক বুলি গণিত হয়, গতিকে যিহুদী লোকসকলেও ইমান দিনে পালন কৰি অহা বিধি বিধান এৰি একমাত্ৰ যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। গতিকে যদি যীহুদীসকলে বিধি বিধান পৰিত্যাগ কৰি একমাত্ৰ বিশ্বাসৰ আশ্ৰয় ল'ব লাগে, তেনেহলে পৰজাতিবিলাক সেই বিধি বিধান পালন কৰিবলৈ বাধ্য কত, আৰু সেই পৰজাতিবিলাকক সেই বিধি বিধান পালন কৰিবলৈ জোৰ কৰাৰ অৰ্থ কত? পৰজাতিবিলাকক বিধানৰ অধীন কৰিবলৈ চেষ্টা কৰাটো অৰ্থহীন। আমি পাচনি কৰ্ম 15 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাইছিলো যে জিৰচালেমত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ নেতাসকলৰ এখন মহাসভা হৈছিল আৰু সেই মহাসভাত এই বিশেষ প্ৰশ্নটোৱেই উত্থাপিত হৈছিল, পৰজাতিবিলাকক বিধানৰ অধীন কৰা উচিত নে? সেই আলোচনাত পাচনীসকল পবিত্ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সিদ্ধান্তলৈ আহিছিল যে পৰিত্ৰাণ লাভৰ অৰ্থে পৰজাতিসকলে বিধান পালন কৰাৰ প্ৰয়োজন নাই, দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰতো তেওঁলোকক বিধানৰ অধীন কৰা উচিত নহয়, কাৰণ তেওঁলোকক তাতকৈও উচ্চ খাপৰ জীৱনৰ বাবেহে ঈশ্বৰে আমন্ত্ৰণ কৰিছে। যিহুদী জাতিয়ে যদি বিধান পালনৰ যোগেদি ধাৰ্মিক বুলি পৰিগণিত হোৱাত অসমৰ্থ হল, তেনেহলে পৰজাতিৰ লোকসকলে জানো বিধান পালন কৰিবলৈ সমৰ্থ হ'ব পাৰিব? যিহুদী জাতিৰ লোকসকললৈ সেই বিধান দিয়া হৈছিল যীশুখ্ৰীষ্ট মানৱৰূপে জগতলৈ অহাৰ প্ৰায় 1500 বছৰ আগতেই, কিন্তু তেওঁলোকে সেই বিধান সম্পূৰ্ণৰূপে মানি চলাত ব্যৰ্থ হৈছিল। যি বিধানে আনকি এজনো ইছৰাইলীয় লোকক উদ্ধাৰ কৰিব নোৱাৰিলে, সেই বিধান পৰজাতিসকলৰ ওপৰত জাপি দিয়াৰ যুক্তি কত? পৰজাতিৰ যিসকল লোকে যীশুখ্ৰীষ্টক প্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰিলে তেওঁলোক ইতিমধ্যেই ধাৰ্মিক বুলি পৰিগণিত হল ঈশ্বৰৰ অনুগ্ৰহৰ বলত। এতিয়া সেই পৰজাতীয় বিশ্বাসীসকলে অনুগ্ৰহৰ পৰা আঁতৰি আহি বিধানৰ অধীন হবলৈ অহাটো প্ৰচণ্ড ভুল হ'ব, যি বিধানে যিহুদীসকলক ধাৰ্মিক বুলি পৰিগণিত কৰিব নোৱাৰিলে। 15 নম্বৰ পদত পৌলে কৈছে, অকল যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে যে মানুহ ধাৰ্মিক বুলি গণিত হয় ইয়াকে জানি। এই বাক্যাংশটো আমি বেলেগকৈ চাব খুজিছো। এই কথাটো আমি জানিব পাৰোঁ, আপুনি পৰিত্ৰাণ পালে নে নাই সেই কথাটো আপুনি জানিব পাৰে। ইয়াত কেনেকুৱা মানুহৰ কথা কোৱা হৈছে? ইয়াত মূল গ্ৰীক শব্দটো হৈছে এন্থ্ৰপছ। ইয়াৰ দ্বাৰা আচলতে গোটেই মানৱ জাতিকেই বুজোৱা হৈছে। ইয়াৰ দ্বাৰা আচলতে আমি সকলো মানুহ একেটা মূলৰ পৰা উৎপত্তি হৈছো, আমি যে আচলতে একেটা জাতি, মানৱ জাতি, সেই ভাৱটো প্ৰকাশ পাইছে। ই গাৰ বৰণৰ বাধাৰ প্ৰাচীৰ নোহোৱা কৰে, জাতিগত বাধাৰ প্ৰাচীৰ নোহোৱা কৰে, সামাজিক বাধাৰ প্ৰাচীৰ নোহোৱা কৰে। মুঠতে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহ খ্ৰীষ্টৰ ক্ৰুচৰ আগত একেই, একেটা পৰ্যায়ৰ। সকলো পাপী, মই পাপী, আপুনি আৰু আন সকলো পাপী ঈশ্বৰৰ দৃষ্টিত। আমি কোন সেইটো ডাঙৰ কথা নহয়, আমি সকলো সমান, সকলো সমানেই পাপী ঈশ্বৰৰ দৃষ্টিত। বিধানৰ কৰ্মৰ দ্বাৰা কোনো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত নহয়। বিধান মানে কেৱল মুচিৰ বিধানেই ইয়াত বুজোৱা হোৱা নাই, যিকোনো ধৰণৰ বিধি বিধানকে ইয়াত সাঙুৰি লোৱা হৈছে। আনকি খ্ৰীষ্টীয় মণ্ডলীত চলি থকা বিধিবোৰ পালন কৰিলেও আমি পৰিত্ৰাণ নাপাওঁ। বিধানৰ কৰ্মৰ দ্বাৰা কোনো মানুহ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হ'ব নোৱাৰে। যিকোনো বিধি বিধান, মানুহে বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰি ধাৰ্মিক হ'বলৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাওঁ। নানা ধৰণৰ সৎকৰ্ম কৰি পুণ্য অৰ্জন কৰিবলৈ মানুহে চেষ্টা কৰি থকা আমি দেখিবলৈ পাওঁ। কিন্তু আমাক ইয়াত অতি স্পষ্টভাৱে কোৱা হৈছে যে আমি এনেদৰে নিজৰ প্ৰচেষ্টাৰে কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰো। আমি বিশ্বাসৰ বলতহে ধাৰ্মিক বুলি গণিত হওঁ। বিশ্বাস মানে প্ৰভু যীশুখ্ৰীষ্টকেই আমাৰ পৰিত্ৰাণদাতা বুলি বিশ্বাস কৰি তেওঁক গ্ৰহণ কৰা। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে বুলি বিশ্বাস কৰা। আমাৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া সকলোখিনি প্ৰভু যীশুৱে কৰিলেই বুলি বিশ্বাস কৰা। জগতে কয় অমুক কৰা তমুক কৰা তেতিয়াহে পুণ্য হ'ব, তেতিয়াহে উদ্ধাৰ পাবা, কিন্তু বাইবেলে কয় সকলোখিনি কৰা হৈ গ'ল, খ্ৰীষ্টই সকলোখিনি আমাৰ বাবে কৰি থৈ গ'ল। আমি মাত্ৰ সেই কথা বিশ্বাস কৰি তেওঁক আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰি ল'ব লাগে। এইখিনিতে এটা বিশেষ শাস্ত্ৰপদ পঢ়িব খুজিছো, প্ৰথম কৰিন্থিয়া 12 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ পাঠ কৰি দিছো। এইকাৰণে মই তোমালোকক জনাইছো যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীশুক শাপগ্ৰস্ত নুবোলে, আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহলে কোনেও যীশুক প্ৰভু বুলিব নোৱাৰে। প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰিছিল আৰু শাপগ্ৰস্ত লোকেহে ক্ৰুচত তেনেদৰে শাস্তি বহন কৰিব লাগিছিল। কিন্তু যীশুৱে গোটেই মানৱ জাতিৰ সলনি নিজে ক্ৰুচত মৃত্যুবৰণ কৰিবলৈ স্বইচ্ছাৰে আগবাঢ়ি গৈছিল। তেওঁ শাপগ্ৰস্ত নহয়, আচলতে শাপগ্ৰস্ত আছিলো আমিহে, কিন্তু আমাক সেই শাস্তিৰ পৰা, নৰকৰ পৰা উদ্ধাৰ কৰিবলৈকে তেওঁ জগতলৈ আহিছিল আৰু আমাৰ পৰিত্ৰাণৰ বাবে সকলোখিনি তেওঁ সম্পূৰ্ণ কৰিছিল। আমি ইব্ৰী পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটোও চাওঁ, সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্বৰ চাপ আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হৈ পাপৰ মোচন কৰি ঊৰ্ধলোকত মহামহিমৰ সোঁহাতে বহিল। তেওঁ বহিল স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে। তেওঁ কিয় বহিল? কাৰণ তেওঁ আমাৰ পাপ মোচনৰ বাবে কৰিবলগীয়া সকলোখিনি সম্পূৰ্ণ কৰিলে, সেইকাৰণে তেওঁ বহিল। আৰু কিবা কৰিবলৈ বাকী থকা হলে তেওঁ স্বৰ্গত গৈ নবহিলহেঁতেন, সেই বাকী থকাখিনিও সম্পূৰ্ণ কৰি লৈহে তেওঁ বহিলহেঁতেন। প্ৰিয় শ্ৰোতা, আপুনি যেতিয়া খ্ৰীষ্টৰ ওচৰলৈ আহে তেওঁতেই আশ্ৰয় লয়, আপোনাৰ প্ৰয়োজনীয় সকলোখিনিয়েই আপুনি লাভ কৰে। প্ৰিয় শ্ৰোতা, তেওঁতেই আমি সকলোখিনি পাওঁ। তেওঁই আলফা, তেওঁই ওমেগা, তেওঁ অতীতৰ পৰা আছে, অনন্তকাললৈকে থাকিব। আপোনাৰ পৰিত্ৰাণৰ বাবে কৰিবলৈ আৰু একো বাকী নাই, তেওঁ সকলোখিনি কৰি থৈ গ'ল। এই 15 আৰু 16 নম্বৰ পদ দুটা ইমান স্পষ্ট যে ইয়াৰ অৰ্থ ভুলকৈ বুজাৰ কোনো স্থল নাই। পৌলে কৈছে, কিন্তু জন্মৰে পৰা যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয় কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলো। ইয়াত আমি মানে পৌলে কাৰ কথা বুজাইছে? তেওঁ নিজকে বুজাইছে আৰু তেওঁ সকলো যিহুদী লোকৰ প্ৰতিনিধিত্ব কৰা যেনো বুজাইছে। তেওঁ কৈছে তেওঁ নিজে আৰু লগতে আন যিহুদী লোকেও বিধানৰ কৰ্ম এৰি খ্ৰীষ্টৰ অধীনলৈ আহিছে যাতে খ্ৰীষ্টত বিশ্বাস কৰাৰ গুণে ধাৰ্মিক বুলি গণিত হ'ব পাৰে। এই পদটোৰ সামৰণি পৰিছে এনেদৰে, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰা কোনো মৰ্ত ধাৰ্মিক বুলি গণিত নহয়। এই কথাটো নিশ্চয় সকলোৱে বুজি পাব পৰাকৈ চিধা চিধি ভাষাৰে পৰিষ্কাৰভাৱে কোৱা হৈছে। কোনো মৰ্ত, কোনো মৰণশীল মানুহেই বিধানৰ কৰ্মৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হ'ব নোৱাৰে, অতি স্পষ্ট। প্ৰিয় শ্ৰোতা, মই এজন নৰকগামী পাপী আছিলো, কিন্তু প্ৰভু যীশুক মোৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি মই আজি ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি পৰিগণিত হৈছো। মই প্ৰভু যীশুৰ পৰাই পৰিত্ৰাণৰ আশীৰ্বাদ লাভ কৰিছো। এই কথা মই বাইবেলৰ আধাৰতেই বিশ্বাস কৰিছো আৰু ঈশ্বৰৰ অনুগ্ৰহত পবিত্ৰ আত্মাৰ সাক্ষৰ যোগেদি অন্তৰত তাৰ নিশ্চয়তাও লাভ কৰিছো। মই ভাল আৰু ধাৰ্মিক কাৰণে নহয়, কিন্তু মই পাপী হৈও প্ৰভু যীশুত বিশ্বাস কৰিহে, বিশ্বাসৰ বলতহে পৰিত্ৰাণৰ আশীৰ্বাদ লাভ কৰিছো। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়েই অতি দৃঢ়ভাৱে এই কথা ক'ব পাৰে ঈশ্বৰৰ বাক্যৰ আধাৰত। আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণৰ আশীৰ্বাদ লাভ কৰিছেনে? এবাৰ চিন্তা কৰি চাওকচোন, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। ঠিকনাটো আৰু এবাৰ কৈছোঁ, ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
জীৱন পথ নিসংগতাই যেতিয়া হতাশানে, জীৱন পথ নিসংগতাই যেতিয়া হতাশানে, তুমিয়ে যীশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যীশু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ
অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমি গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধু। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়, মধুৰতাৰে পূৰ হয়।